গীতমালা 83 অধ্যায় সংগীত আচপৰ ৰচিত গীত। হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা। হে ঈশ্বৰ, তুমি মুখ বন্ধ কৰি নিৰাশ হৈ নাথাকিবা। চোৱা, তোমাৰ শত্ৰুবোৰে কেনেকৈ আল্লোড়নৰ সৃষ্টি কৰিছে। তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে। তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে। তুমি যিসকলক ৰক্ষা কৰিছা সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কুমন্ত্ৰণা কৰিছে। তেওঁলোকে কয়, আহা, আমি এক জাতি হিচাপে তেওঁলোকক উচ্ছন্ন কৰোঁ হওক, যাতে ইজৰাইলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ'ব। তেওঁলোক একমনা হৈ ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে। তেওঁলোক হ'ল তম্বুবাসী ইডুমৰ ইছমাইলীয়াসকল, মোৱাবিয়া আৰু হাগৰীয়াসকল, গবালিয়া, অমুনিয়া, অমালেকিয়া আৰু তুৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল, অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে। লোটৰ উত্তৰ পুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে। তুমি মিডিয়ানিয়াসকলৰ প্ৰতি যি কৰিছিলা, কিছুন নদীৰ পাৰত চিচৰা আৰু জাবিনৰ প্ৰতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা। চিচৰা আৰু জাবিন অইন দূৰত ধ্বংস হৈ গ'ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল। তেওঁলোকৰ প্ৰধান লোকসকলৰ দশা তুমি উৰেপ আৰু জেবৰ নিচিনা কৰা। তেওঁলোকৰ আধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা। তেওঁলোকে কৈছিল, আহা, আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওঁ হওক। হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা মাৰলি বতাহত ঘূৰি থকা ধূলিৰ নিচিনা কৰা, বতাহে উৰুৱাই নিয়া তোঁহৰ নিচিনা কৰা। বনজুয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে, জুই শিখাই পৰ্বতবোৰ জ্বলাই দিয়ে, সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুওৱা। হে জিহুৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া, যাতে সেই জিহুৱা তেওঁলোকে তোমাৰ নাম মাতিব। তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওক আৰু ভীষণভাৱে আতংকিত হওক। তেওঁলোক অপ্ৰমাণিত হৈ বিনষ্ট হওক। তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহুৱা, তুমি কেৱল তুমিয়েই সমুদায় পৃথিৱীৰ ওপৰত সৰ্বোপৰি জনা।